ذلك ومن يعظم حرمات الله فهو خير له عند ربه وأحلت لكم الأنعام إلا ما يتلى عليكم فاجتنبوا الرجس من الأوثان واجتنبوا قول الزور
এইটোৱে হৈছে বিধান যে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি নিষিদ্ধ বুলি জনোৱা হৈছে সেয়ে তোমালোকে মূৰ্তি পূজাৰ অপবিত্ৰতাৰ পৰা আঁতৰি থকা আৰু মিছা কথা বৰ্জন কৰা